Ea, Akaf Bani. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত স্থিৰতাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজৰ মিত্ৰতাই উল্লেখনীয় অৱদান আগবঢ়াই আহিছে বুলি মত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক লৈ ইতিবাচক আৰু দৃঢ় বুলি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেৱিটে মত প্ৰকাশ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সমগ্ৰ দেশত আজি গুৰু নানক জয়ন্তী উদযাপন কৰা হৈছে আৰু চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰাৰ বাবে আজি অসমত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত স্থিৰতাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজৰ মিত্ৰতাই উল্লেখনীয় অৱদান আগবঢ়াই আহিছে বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত জাপান ভাৰত প্ৰশান্ত মহাসাগৰীয় মঞ্চৰ অষ্টম সন্মিলনত ভাষণ দি তেওঁ আজি এই কথা প্ৰকাশ কৰে। শেহতীয়া কেইটামান দশকত দেশ দুখনৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই সম্পৰ্কই সম্প্ৰতি পূৰ্বৰ তুলনাত সৰ্বাধিক গুৰুত্ব লাভ কৰিছে। ভাৰত জাপানৰ মাজৰ পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্কই শক্তি পূৰ্ণ ব্যৱহাৰ, যোগান শৃংখল শক্তিশালী কৰি তোলা, কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, নিকা শক্তি আৰু মহাকাশৰ দৰে ক্ষেত্ৰসমূহত বিনিয়োগ কৰাৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত দুখন গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক ৰাষ্ট্ৰ তথা সাগৰ তীৰৰ ৰাষ্ট্ৰ হিচাপে ভাৰত আৰু জাপান উভয় দেশৰে বিশেষ দায়বদ্ধতা আছে বুলি মত প্ৰকাশ কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত প্ৰশান্ত মহাসাগৰীয় উদ্যমে অঞ্চলটোলৈ অধিক অৱদান আগবঢ়োৱাৰ সামৰ্থ বহন কৰি আহিছে। জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শেহতীয়া বাৰ্তালাপে দেশ দুখনৰ মাজৰ মিত্ৰতাক অগ্ৰাধিকাৰ প্ৰদান কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক লৈ ইতিবাচক আৰু দৃঢ় বুলি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেৱিটে প্ৰকাশ কৰিছে। ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰেছ সচিবগৰাকীয়ে কালি এইদৰে মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যথেষ্ট সন্মান কৰে আৰু নেতা দুগৰাকী সঘনাই আলাপ আলোচনাত মিলিত হয়। বাণিজ্যিক আলোচনা সন্দৰ্ভত প্ৰেছ সচিবগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ ব্যৱসায়িক দলে ভাৰতীয় পক্ষৰ সৈতে গভীৰভাৱে আলোচনা কৰি আছে। তেওঁ কয় যে যোৱা মাহত হোৱাইট হাউছত দীপাৱলীৰ অনুষ্ঠানৰ আয়োজন আৰু ছাৰ্জিঅ' গৌৰক ভাৰতত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে অলপতে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পতা বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰেছ সচিবগৰাকীয়ে কয় যে শ্ৰীট্ৰাম্পে হোৱাইট হাউছত উচ্চ পদবীত নিয়োজিত ভাৰতীয় মূলৰ মাৰ্কিন বিষয়াৰ সৈতে অভেল কাৰ্যালয়ত দীপাৱলী উদযাপন কৰে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে অহা 11 আৰু 12 নৱেম্বৰত নতুন দিল্লীত সেউজ হাইড্ৰজেন 2025 শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। সেউজ হাইড্ৰজেনৰ উৎপাদন বৃদ্ধি, যাৱতীয় আন্তঃগাঁথনিৰ প্ৰসাৰ, চাহিদা আৰু গোলকীয় সহযোগিতাক উদগনি যোগোৱাৰ বাবে ব্যৱহাৰিক উপায় সন্দৰ্ভত জ্ঞানৰ প্ৰচাৰ প্ৰসাৰেই এই সন্মিলনৰ মূল উদ্দেশ্য। নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰ মন্ত্ৰী প্ৰহ্লাদ যোশী, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিবৰ্গই সন্মিলনত ভাগ ল'ব। সন্মিলনত আয়োজিত বিভিন্ন ক্ষেত্ৰত বিত্ত যোগান, প্ৰমাণীকৰণ, বন্দৰৰ প্ৰস্তুতি কৌশল বিকাশ আৰু প্ৰযুক্তিৰ থলুৱাকৰণ আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। এই সন্মিলনে চৰকাৰ, উদ্যোগ আৰু গৱেষণাৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ প্ৰণালীবদ্ধ কৰাত সহায় কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ সচিব সন্তোষ কুমাৰ সৰাংগীয়ে এই সন্মিলন সন্দৰ্ভত কয় যে সেউজ হাইড্ৰজেন দেশৰ নিকা, বহনক্ষম আৰু ঘৰুৱাভাৱে উৎপাদিত শক্তি সুনিশ্চিত কৰাৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ অংশ। তেওঁ কয় যে খণ্ডটোৱে ক্ষীপ্ৰতাৰে বিকাশ লাভ কৰিছে আৰু প্ৰযুক্তিগত বিকল্প, ব্যয়শৈলী, আন্তঃগাঁথনিগত প্ৰয়োজন আৰু চাহিদা বৃদ্ধি সন্দৰ্ভত স্পষ্ট ধাৰণা জৰুৰী হৈ পৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত ৰাজ্যখনৰ 18খন জিলাৰ 121টা সমষ্টিক সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ত 3,75,00,000 ভোটদাতাই 1,314গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণ কৰিব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভাংগা, মাধেপুৰ, সহৰ্ষা, মুজফৰপুৰ, গোপালগঞ্জ, ছিৱান, চৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত অহা 11 নৱেম্বৰত দ্বিতীয় তথা অন্তিম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকৰ 556 বছৰীয়া জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশতে গুৰু নানক জয়ন্তী উদযাপন কৰা হৈছে। ইয়াক গুৰুপৰব হিচাপেও জনা যায়। প্ৰতি বছৰে কাৰ্তিক পূৰ্ণিমাৰ দিনা গুৰুপৰব উদযাপন কৰা হয়। দেশ বিদেশৰ ভক্তসকলে পৰম্পৰাগত নীতি নিয়মেৰে শিখ ধৰ্মৰ এই অন্যতম পবিত্ৰ উৎসৱ পালন কৰে। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই উৎসৱে আমাক সকলোকে গুৰু নানক দেৱৰ আদৰ্শ আৰু প্ৰমূল্যৰাজিক আঁকোৱালি ল'বলৈ অনুপ্ৰাণিত কৰে আৰু সকলোকে এখন উন্নত সমাজ গঢ়াৰ দিশত আগবঢ়াই লৈ যায়। তেওঁ কয় যে গুৰু নানকৰ বাৰ্তাসমূহে সত্য, ন্যায় আৰু কৰুণাৰ ভিত্তিত জীৱন যাপন কৰাৰ শিক্ষা দিয়ে। তেওঁৰ এই শিক্ষা সফলতাৰ প্ৰকৃত মাপকাঠি বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে গুৰু নানকৰ জীৱনে সকলোকে সততাৰে জীৱন যাপন কৰিবলৈ আৰু সম্পদসমূহ আনৰ সৈতে ভগাই ল'বলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে এটা বাৰ্তাযোগে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত এই উৎসৱে যেন সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, শান্তি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনে তাৰেই কামনা কৰে। তেওঁ লগতে পবিত্ৰ স্নান, আৰতি আৰু পূজা অৰ্চনাৰ সৈতে জড়িত পবিত্ৰ পৰম্পৰাই সকলোৰে জীৱন পোহৰাই তুলিব বুলি আশা প্ৰকাশ কৰে। চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰাৰ বাবে আজি অসমত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সৰ্বধৰ্ম প্ৰাৰ্থনা, ভূপেন্দ্ৰ সংগীত, নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মৃত্যুবাৰ্ষিকী উপলক্ষে জালুকবাৰীত থকা ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশ্ববৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি ৰাজ্যৰ প্ৰতিখন জিলা সদৰত 5,000তকৈ অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু কলা কুশলীয়ে মানৱ শৃংখলাৰ জৰিয়তে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰিছে। তেওঁ কয় যে মানুহে মানুহৰ বাবে গীতটিক সমগ্ৰ বিশ্বত মানৱতাৰ গীত হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাই আছে। তেওঁ লগতে কয় যে এই গীতটি অকল অসমৰেই নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। লতাশিল খেলপথাৰতো দিনৰ 11 বজাৰ পৰা সুধাকণ্ঠৰ সাংস্কৃতিক অৱদানক সোঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঐতিহাসিক বালিযাত্ৰা উৎসৱ আৰু বৈতা বন্দনা উপলক্ষে দেশবাসীক, বিশেষকৈ ওড়িশাৰ জনসাধাৰণক ওলগ জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে বালিযাত্ৰা ওড়িশাৰ গৌৰৱময় সামুদ্ৰিক ব্যৱসায়িক পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। গৌৰৱময় অতীতৰ কথা স্মৰণ কৰি সকলোৱে এখন উন্নত ৰাষ্ট্ৰ গঢ়াৰ বাবে কাম কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। ফিলিপাইনছত বছৰটোৰ সবাতোকৈ ভয়াৱহ কালমেগী ঘূৰ্ণীবতাহৰ ফলত কমেও 66 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু শ শ লোক ঘৰ এৰি আঁতৰি যাবলৈ বাধ্য হৈছে। ঘূৰ্ণীবতাহজাক কালি নিচেই পুৱা ভূমিভাগত খুন্দা মৰাৰ পাছত ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। অৱশ্যে এতিয়াও প্ৰতি ঘণ্টাত 130 কিলোমিটাৰৰো অধিক বেগেৰে বতাহ বলি আছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদ আশংকা প্ৰশমন আৰু ব্যৱস্থাপনা পৰিষদে প্ৰকাশ কৰা মতে চেবুত 49 জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে অধিকাংশ লোকে ধবংসস্তূপৰ মাজত আবদ্ধ হোৱাৰ লগতে ভূমিস্খলন, বৰষুণ আৰু বানৰ বাবে প্ৰাণ হেৰুৱাইছে। বতাহজাক সম্প্ৰতি ভিয়েটনামৰ দিশে গতি কৰা বুলি অনুমান কৰা হৈছে। মুক্তিযোদ্ধা দেশবন্ধু চিত্তৰঞ্জন দাসৰ আজি 155 সংখ্যক জন্মবাৰ্ষিকী। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নতুন দিল্লীৰ সংবিধান সদনত স্বাধীনতা সংগ্ৰামীগৰাকীলৈ পুষ্পাৰ্ঘ নিবেদন কৰে। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত স্থিৰতাক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজৰ মিত্ৰতাই উল্লেখনীয় অৱদান আগবঢ়াই আহিছে বুলি মত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক লৈ ইতিবাচক আৰু দৃঢ় বুলি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেভিটে মন্তব্য কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সমগ্ৰ দেশতে আজি গুৰু নানক জয়ন্তী উদযাপন কৰা হৈছে আৰু চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰাৰ বাবে আজি অসমত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।